আকাশবাণী গুৱাহাটী পৌৰাঞ্চলিক বাতৰি পঢ়িছে উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, উৎকণ্ঠাৰ অৱসান ঘটাই অষ্টাদশ লোকসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশ, বিজেপি নেতৃত্বাধীন এন ডি এৰ 292খন আৰু আই এন ডি মিত্ৰজোঁটৰ 233খন আসনত জয়লাভ, তৃণমূল কৰ্মীসকলৰ অবিহনে বিজেপিৰ জয় সম্ভৱ নাছিল বুলি দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য, ৰাজ্যৰ 11টা সমষ্টিত বিজেপি মিত্ৰজোঁটে জয়লাভ কৰাৰ বিপৰীতে যোৰহাট, নগাঁও আৰু ধুবুৰীত বৃহৎ ভোটৰ ব্যৱধানত কংগ্ৰেছৰ বিজয়, নেৰানেপেৰা বৰষুণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 24লৈ বৃদ্ধি, বানবিধবস্ত 10খন জিলাৰ 167টা শিবিৰত 33,000ৰো অধিক লোকৰ আশ্ৰয় গ্ৰহণ আৰু আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি আয়াৰলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ প্ৰথম খেল। লোকসভা নিৰ্বাচনৰ 543খন আসনৰ আটাইকেইখনৰে ফলাফল ঘোষণা কৰা হৈছে। সেই অনুসাৰে বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটে 292খন আসন লাভ কৰিছে, আনহাতে আই এন ডি মিত্ৰজোঁটে 233খন আসন লাভ কৰি দ্বিতীয় স্থানত আছে। অন্যান্যসকল 18খন আসনত জয়ী হৈছে। বিজেপিয়ে অকলে 240খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হৈছে। তেলেগু দেশমে 16খন আৰু জে ডি ইউয়ে 12খন আসন হস্তগত কৰিছে। কংগ্ৰেছে 99খন আসন লাভ কৰাৰ বিপৰীতে সমাজবাদী পাৰ্টীয়ে 37খন, তৃণমূল কংগ্ৰেছে 29খন, ডি এম কে 22খন, শিৱসেনা উদ্ধৱ থাকৰে গোটে 9খন, এন চি পি শাৰদ যাদৱ দলে 8খন, শিৱসেনা সিন্দেই 7খন, লোক জনশক্তি পাৰ্টী ৰামবিলাস দলে 5খন, আৰ জে ডি আৰু চি পি আই এমে 4খনকৈ, আম আদমী পাৰ্টী আৰু ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে 3খনকৈ তথা জে ডি এছ, জনসেনা, চি পি আই, চি পি আই এম এল, ভি চি কে আৰু নেশ্যনেল কনফাৰেন্সে 2খনকৈ আসন লাভ কৰিছে। এইবাৰ লোকসভা নিৰ্বাচনত জয়লাভ কৰা আগশাৰীৰ প্ৰাৰ্থীসকলৰ ভিতৰত বাৰাণসীৰ পৰা প্ৰধানমন্ত্ৰী তথা বিজেপি নেতা নৰেন্দ্ৰ মোদী, গান্ধীনগৰৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, কোটাৰ পৰা ওম বিৰলা, বিকানেৰ পৰা অৰ্জুন ৰাম মেঘৱাল, যোধপুৰৰ পৰা গজেন্দ্ৰ সিং শেখাৱত, ডিব্ৰুগড়ৰ পৰা সৰ্বানন্দ সোণোৱাল, গুনাৰ পৰা জ্যোতিৰাদিত্য সিন্ধিয়া, মেইনপুৰীৰ পৰা সমাজবাদী পাৰ্টীৰ নেত্ৰী ডিম্পল যাদৱ, উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী আৰু কেৰালাৰ ৱায়নাডৰ পৰা কংগ্ৰেছৰ ৰাহুল গান্ধী আৰু আছানসোলৰ পৰা তৃণমূল কংগ্ৰেছৰ শত্ৰুঘ্ন সিন্হা অন্যতম। আনহাতে নিৰ্বাচনত পৰাজয় বৰণ কৰা উল্লেখনীয় প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডা, স্মৃতি ইৰাণী, এন চি পি নেতা ওমৰ আব্দুল্লা আৰু টি ডি পিৰ নেত্ৰী মেহবুবা মুফতি আছে। অষ্টাদশ লোকসভা নিৰ্বাচনৰ ফলাফল পৰিস্ফুট হোৱাৰ পাছতে কালি নিশা দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, জ্যেষ্ঠ বিজেপি নেতা অমিত শ্বাহ, ৰাজনাথ সিং আৰু জে পি নাড্ডা উপস্থিত হৈ দলীয় কাৰ্যকৰ্তাসকলক সম্বোধন কৰে। দলৰ সভাপতি জে পি নাড্ডাই ভাৰতীয় জনতা পাৰ্টীৰ সকলো কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰি কয় যে তৃণমূল কৰ্মীসকলৰ অবিহনে বিজেপিৰ জয় কেতিয়াও সম্ভৱ নহয়। প্ৰধানমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ স্নেহৰ ওচৰত ঋণী বুলি উল্লেখ কৰি কয় যে দেশৰ জনতাই এন ডি এ চৰকাৰৰ ওপৰত আস্থা প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে দেশৰ নিৰ্বাচন আয়োগক স্বচ্ছ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তীব্ৰ গৰমকো নেওচি নিৰ্বাচনৰ কাম কাজত জড়িত হৈ থকা বিষয়া কৰ্মচাৰীসকলকো ধন্যবাদ জ্ঞাপন কৰে। আনহাতে কংগ্ৰেছ দলে কালি লোকসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু নেতা ৰাহুল গান্ধীয়ে অংশ লয়। ৰাহুল গান্ধীয়ে সংবাদমেলত ভোটদাতাসকলক ধন্যবাদ জ্ঞাপন কৰি কয় যে এই নিৰ্বাচন সংবিধান ৰক্ষাৰ স্বাৰ্থত অনুষ্ঠিত হৈছে। ইপিনে শ্ৰীগান্ধীয়ে নিৰ্বাচনী ফলাফল সন্দৰ্ভত আলোচনা কৰাৰ বাবে আজি বিৰোধী ঐক্য মঞ্চৰ এখন বৈঠক অনুষ্ঠিত হ'ব বুলিও জানিবলৈ দিয়ে। কালি অনুষ্ঠিত সংবাদমেলখনত বিৰোধী দলসমূহৰ সৈতে কংগ্ৰেছ একেলগে নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো ফলপ্ৰসূ হৈছে বুলি তেওঁ উল্লেখ কৰে। আনহাতে শ্ৰীখাৰ্গেই সংবাদমেলত কয় যে কোনো দলেই স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ কৰিব পৰা নাই আৰু এইবাৰৰ নিৰ্বাচনী ফলাফলে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে জনমতকে প্ৰতিফলিত কৰিছে। অসমৰ 14টা লোকসভা নিৰ্বাচনৰ সমষ্টিৰ ভিতৰত বিজেপিয়ে 9খন আসনত আৰু এন ডি এ মিত্ৰজোঁটৰে অগপয় বৰপেটা সমষ্টিত আৰু ইউ পি পি এলে কোকৰাঝাৰ সমষ্টিত জয়লাভ কৰিছে। ইয়াৰ বিপৰীতে 3খন আসনত কংগ্ৰেছ জয়ী হৈছে। ডিব্ৰুগড় সমষ্টিত বিজেপি প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে 2,79,000ৰো অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰে। একেদৰে লখিমপুৰ সমষ্টিত প্ৰদান বৰুৱাই কংগ্ৰেছৰ উদয় শংকৰ শইকীয়াক, কাজিৰঙাত কামাখ্যা প্ৰসাদ তাছাই কংগ্ৰেছৰ ৰজলীনা তিৰ্কীক, শিলচৰত পৰিমল শুক্লবৈদ্যই কংগ্ৰেছৰে সূৰ্যকান্ত চৰকাৰক, ডিফুত অমৰ সিং টিছৱে নিৰ্দলীয় প্ৰাৰ্থী জে আই কাথৰক, গুৱাহাটীত বিজুলী কলিতা মেধিয়ে কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীক, কৰিমগঞ্জত কৃপানাথ মাল্লাই কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰচিদ আহমেদ চৌধুৰীক আৰু দৰং ওদালগুৰিত দিলীপ শইকীয়াই কংগ্ৰেছৰ মাধৱ ৰাজবংশীক পৰাস্ত কৰে। ইপিনে কংগ্ৰেছে ধুবুৰী, যোৰহাট আৰু নগাঁও সমষ্টিত জয়লাভ কৰিছে। ধুবুৰী সমষ্টিত কংগ্ৰেছৰ ৰকিবুল হুছেইনে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমেলৰ বিৰুদ্ধে বৃহৎ ব্যৱধানত জয়লাভ কৰিছে। একেদৰে যোৰহাটত কংগ্ৰেছৰ গৌৰৱ গগৈয়ে নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ তপন গগৈক আৰু নগাঁও সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিৰ সুৰেশ বৰাক পৰাস্ত কৰিছে। উল্লেখযোগ্য যে ইন্দোৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী শংকৰ লালৱানীয়ে দেশৰ ভিতৰতে সৰ্বাধিক সংখ্যক 11,65,092 ভোটৰ ব্যৱধানত জয়লাভ কৰাৰ বিপৰীতে ৰকিবুল হুছেইনে দ্বিতীয় সৰ্বাধিক সংখ্যক ভোটৰ ব্যৱধানত জয়লাভ কৰে। ধুবুৰীৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী আজমলক 10,12,476 ভোটৰ ব্যৱধানত পৰাস্ত কৰে। আনহাতে বৰপেটা লোকসভা সমষ্টিত অসম গণ পৰিষদ দলৰ ফণীভূষণ চৌধুৰীয়ে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছ দলৰ দীপ বায়নৰ বিৰুদ্ধে 2,18,000ৰো অধিক সংখ্যক ভোটত আৰু কোকৰাঝাৰ সমষ্টিত ইউ পি পি এলৰ জয়ন্ত বসুমতাৰীয়ে বি পি এফৰ খাম্পা বৰগৰাইৰ বিৰুদ্ধে 51,000ৰো অধিক ভোটত জয়লাভ কৰিছে। কালি ফলাফল ঘোষণা কৰা দেশৰ শেহতীয়া লোকসভা নিৰ্বাচনত অৰুণাচল প্ৰদেশৰ অৰুণাচল পূব সমষ্টিত বিজেপিৰ তাপিৰ গাঁও আৰু অৰুণাচল পশ্চিম সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা কিৰেণ ৰিজিজু বিজয়ী হৈছে। মিজোৰাম সমষ্টিত জোৰাম পিপলছ মুভমেণ্ট দলৰ প্ৰাৰ্থী ৰিচাৰ্ড ফানলাল মাংগাইহাই জয়লাভ কৰে। মেঘালয়ৰ শ্বিলং সমষ্টিত ভইচ অব পিপলছ পাৰ্টীৰ ৰিকি ছিংটন আৰু তুৰা সমষ্টিত কংগ্ৰেছ দলৰ চালেং এ চাংমা জয়ী হৈছে। ত্ৰিপুৰা পূব সমষ্টিত বিজেপিৰ কীৰ্তি দেৱী দেৱবৰ্মন আৰু ত্ৰিপুৰা পশ্চিম সমষ্টিত বিপ্লৱ কুমাৰ দেৱে জয়লাভ কৰে। আনহাতে মণিপুৰৰ ইনাৰ মণিপুৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী অংগমছা বিমল আকিজামে আৰু আউটাৰ মণিপুৰ সমষ্টিত কংগ্ৰেছৰে আলফ্ৰেড কাংগাম এছ আৰ্থুৰটাই বিজয় সাব্যস্ত কৰে। ইপিনে নাগালেণ্ডৰ একমাত্ৰ আসনখনত কংগ্ৰেছ প্ৰাৰ্থী এছ চুফুংমেৰনে জমিৰে ৰাজ্যখনৰ শাসকীয় দল এন ডি পি পিৰ প্ৰাৰ্থী ডঃ সুন্দন মুৰিক 50,000ৰো অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰি জয়লাভ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত কাছাৰ, নগাঁও, কৰিমগঞ্জ, ধেমাজি, মৰিগাঁও, হোজাই, ডিব্ৰুগড়, ডিমাহাচাও, হাইলাকান্দি আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত অৱস্থাত আছে। এই 10খন জিলাৰ 23টা ৰাজ্যচক্ৰৰ অন্তৰ্গত 459খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। সাম্প্ৰতিক বানত কাছাৰ জিলাৰ প্ৰায় 1,20,000 জন, ধেমাজিত 242 জন, ডিমাহাচাওত 400 জন, হাইলাকান্দিত 4,104 জন, হোজাইত 4,451 জন, পশ্চিম কাৰ্বি আংলঙত 4,861 জন, কৰিমগঞ্জত 19,524 জন, মৰিগাঁৱত 1,139 জন আৰু নগাঁৱত সৰ্বাধিক 213,482 জন লোক ক্ষতিগ্ৰস্ত হৈছে। এই জিলাসমূহত বৰ্তমানে 167টা চৰকাৰী সাহায্য শিবিৰ আৰু 73টা সাহায্য বিতৰণ কেন্দ্ৰ সক্ৰিয় হৈ আছে। শিবিৰসমূহত প্ৰায় 33,000 বানপীড়িতই আশ্ৰয় গ্ৰহণ কৰা বুলি জানিব পৰা হৈছে। ইপিনে কাছাৰৰ বান পৰিস্থিতি অধিক জটিল হৈ থকাৰ পৰিপ্ৰেক্ষিতত এছ ডি আৰ এফ, এন ডি আৰ এফৰ লগতে জৰুৰী সেৱা বাহিনীয়ে উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। বৰ্তমানেও কপিলী আৰু কুচিয়াৰা নৈৰ পানী বিপদসীমাৰ ওপৰেদি প্ৰবাহিত হৈ থকাৰ ফলত নগাঁও জিলা আৰু বৰাক উপত্যকাৰ বান পৰিস্থিতি উন্নত হোৱা নাই। ইপিনে সাম্প্ৰতিক বানত বৰ্তমানলৈ মুঠ 24 জন লোকৰ মৃত্যু হোৱা বুলি ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে প্ৰকাশ কৰিছে। আজি বিশ্ব পৰিৱেশ দিৱস। পৰিৱেশৰ উন্নয়ন তথা জৈৱতন্ত্ৰ ৰক্ষাৰ বাবে জনসচেতনতা বৃদ্ধি আৰু পৰিৱেশ সুৰক্ষাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি প্ৰতিবছৰে 5 জুনৰ দিনটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়। প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত এই দিৱসে বিশ্বজুৰি যথেষ্ট তাৎপৰ্য বহন কৰি আহিছে। দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো আজি বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে এই দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে। এইবেলি পৰিৱেশ দিৱস উপলক্ষে চৰকাৰী আৰু বেচৰকাৰী সংস্থাসমূহে বিশদ কাৰ্যসূচী গ্ৰহণ কৰিছে। ইলোৰা বিজ্ঞান মঞ্চই জিলা আৰু ৰাজ্যিক ভিত্তিত স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মাজত বিজ্ঞান প্ৰদৰ্শনীৰ লগতে বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰিছে। উল্লেখযোগ্য যে এইবাৰৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে ভূমিৰ পুনৰুদ্ধাৰ কৰা, মৰুময়তা ৰোধ কৰা আৰু খৰাং সহনশীলতা গঢ়ি তোলা। আকাশবাণী গুৱাহাটী কেন্দ্ৰয়ো আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মঙলদৈ টাউন হাইস্কুলত এটা পৰিৱেশ সজাগতা অনুষ্ঠানৰ আয়োজন কৰিছে। এই উপলক্ষে বক্তৃতানুষ্ঠানৰ উপৰি ছাত্ৰ ছাত্ৰীসকলৰ মাজত ৰচনা লিখা, পোষ্টাৰ অংকন আৰু কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাযোগে এই সমগ্ৰ অনুষ্ঠান দুপৰীয়া 12:30 বজাৰ পৰা পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব। অহা 7 জুনৰ ভিতৰত শিক্ষা সেতু এপত ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন আৰু নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে সকলো জিলালৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনাত নিৰ্ধাৰিত সময়ৰ পাছত নতুন ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন প্ৰক্ৰিয়াৰ সুবিধা বন্ধ হৈ পৰিব বুলি উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে নতুন শিক্ষাবৰ্ষৰ দুটা মাহ অতিক্ৰম কৰাৰ পাছতো শিক্ষা সেতু এপত ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন চলি থকা কিমান সংখ্যক ছাত্ৰ ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি ইত্যাদিৰ সুবিধা প্ৰদান কৰিব লাগিব সেয়া ঠিৰাং কৰাত শিক্ষা বিভাগ অসুবিধাৰ সন্মুখীন হৈছে। ইয়াৰ ফলস্বৰূপে বিদ্যালয় শিক্ষা বিভাগে ৰাজ্যৰ সকলো জিলাৰ শিক্ষা বিভাগৰ অতিৰিক্ত আয়ুক্ত, জিলা মিছন সমন্বয়ক, বিদ্যালয় পৰিদৰ্শক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ জাননী প্ৰেৰণ কৰি 7 জুনৰ ভিতৰত শিক্ষা সেতু এপত ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন আৰু নামভৰ্তি সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিছে। প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰৰ বাবে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা শিশুসকলক স্বীকৃতি প্ৰদান কৰাৰ সন্দৰ্ভত মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে জিলাসমূহৰ পৰা মনোনয়ন বিচাৰিছে। যোগ্যতাসম্পন্ন প্ৰাৰ্থীসকলে awards.gov.in অনলাইন পৰ্টেলত অহা 31 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰিব। আবেদনকাৰীয়ে আবেদনৰ প্ৰতিলিপি জিলা আয়ুক্তৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব লাগিব। উল্লেখযোগ্য যে সাহসিকতা, ক্ৰীড়া, সমাজসেৱা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, পৰিৱেশ, কলা আৰু সংস্কৃতিৰ লগতে উদ্ভাৱনমূলক দিশত অৰিহণা যোগোৱা নিৰ্বাচিত শিশুসকলক নতুন দিল্লীত ৰাষ্ট্ৰপতিয়ে এই পুৰস্কাৰ প্ৰদান কৰিব। খেলৰ বাতৰি। টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে আজি আয়াৰলেণ্ডৰ বিৰুদ্ধে নিজৰ খেল আৰম্ভ কৰিব। নিউয়ৰ্কৰ নাছাও কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ যোৱা নিশা ডলাছত অনুষ্ঠিত এখন খেলত নেডাৰলেণ্ডছে নেপালক 6 উইকেটত পৰাস্ত কৰে। খেলখনত নেপালে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি 19 অভাৰ আৰু 2টা বলত আটাইকেইটা উইকেট হেৰুৱাই 106 ৰাণ সংগ্ৰহ কৰে। নেডাৰলেণ্ডছৰ হৈ টিম পিংগল আৰু লগান ৱেনবিকে 3টাকৈ উইকেট দখল কৰে। নেপালৰ হৈ অধিনায়ক ৰোহিতে 37টা বলত 35 ৰাণ কৰে। প্ৰত্যুত্তৰত নেডাৰলেণ্ডছে 18 অভাৰ আৰু 4টা বলত 4টা উইকেটৰ বিনিময়ত 109 ৰাণ কৰে। পিংগলক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে ইংলেণ্ড আৰু স্কটলেণ্ডৰ মাজৰ ব্ৰিজটাউন কেনছিংটনৰ খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয়। ছাৰ্বিয়াৰ নোভাক জকোভিচে চলিত গ্ৰেণ্ডশ্লাম টেনিছ প্ৰতিযোগিতা ফ্ৰেন্স অপেনৰ পৰা মাজভাগতে নাম প্ৰত্যাহাৰ কৰি নিজৰ অভিযান সামৰিছে। পুৰুষৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা জকোভিচে খেলখনৰ প্ৰাকমুহূৰ্তত সামাজিক মাধ্যমযোগে নাম প্ৰত্যাহাৰ কৰাৰ বিষয়ে অৱগত কৰে। আঘাতৰ বাবে তেওঁ এই সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে অভিলেখ সংখ্যক 24টা গ্ৰেণ্ডশ্লাম খিতাপ জয় কৰা জকোভিচে 4 ঘণ্টা 29 মিনিট ধৰি চলা এখন খেলত ইটালীৰ লৰেঞ্জোক পৰাস্ত কৰি চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰাৰ পাছত আৰ্জেণ্টিনাৰ ফ্ৰান্সিস্কোৰ বিৰুদ্ধে জয়ী হৈ অন্তিম 8ত প্ৰৱেশ কৰিছিল। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন আগবঢ়াইছে ৰাকিবুৰ ৰহমানে।
ক্ষমতাত NDA উজ্জীৱিত ইণ্ডিয়া শিৰোনামেৰে দৈনিক অসম কাকতে কালি দেশজুৰি ঘোষণা হোৱা 18 লোকসভা নিৰ্বাচনৰ ফলাফলৰ বাতৰিক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কালি ঘোষণা হোৱা ওড়িশা বিধানসভা আৰু অন্ধ্ৰপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ ফলাফলত বিজেপি আৰু তেলেগু দেশম পাৰ্টীয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ বাতৰিক অসমীয়া প্ৰতিদিন দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা খালিস্তানী বিদ্ৰোহী নেতা অমৃতপাল সিঙে পঞ্জাৱৰ খাদুৰ চাহিব লোকসভা সমষ্টিৰ পৰা জয়লাভ কৰাৰ বাতৰিক আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যত হোৱা বান পৰিস্থিতিৰ ফলত কাছাৰত 5 গৰাকী লোকৰ প্ৰাণহানি হোৱাৰ বাতৰিক দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। নেচনেল টেষ্টিং এজেঞ্চিয়ে কালি দেশজুৰি NEET আণ্ডাৰ গ্ৰেজুৱেটৰ ফলাফল ঘোষণা কৰাৰ বাতৰিক দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নিৰ্বাচনী ফলাফলৰ প্ৰভাৱত ভাৰতীয় শ্বেয়াৰ বজাৰত অভিলেখ সংখ্যক পতনৰ ফলত বিনিয়োগকাৰীৰ 31 লাখ কোটি টকা লোকচানৰ বাতৰিক দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। কালি ঘোষিত লোকসভা নিৰ্বাচনৰ ফলাফলত অসমত বিজেপি মিত্ৰজোঁটে চমকপ্ৰদ প্ৰদৰ্শনেৰে 11খনকৈ আসন লাভ কৰাৰ বাতৰিক নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমৰ ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে AIUDFৰ মুৰববী বদৰুদ্দিন আজমলক অভিলেখ সংখ্যক ভোটৰ পথ ব্যৱধানত পৰাস্ত কৰাৰ বাতৰিক অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এয়াই আছিল আজি প্ৰকাশিত কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন।
উৎকণ্ঠাৰ অৱসান ঘটাই 18 লোকসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশ। বিজেপি নেতৃত্বাধীন NDAৰ 292খন আৰু IND মিত্ৰজোঁটৰ 233খন আসনত জয়লাভ। তৃণমূল কৰ্মীসকলৰ অবিহনে বিজেপিৰ জয় সম্ভৱ নাছিল বুলি দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। ৰাজ্যৰ 11টা সমষ্টিত বিজেপি মিত্ৰজোঁটে জয়লাভ কৰাৰ বিপৰীতে যোৰহাট, নগাঁও আৰু ধুবুৰীত বৃহৎ ভোটৰ ব্যৱধানত কংগ্ৰেছৰ বিজয়। আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি আয়াৰলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ প্ৰথম খেল। আমাৰ পূৰ্বাঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।